Iya, akah bani. এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰখনক সহানুভূতিশীল আৰু দুখীয়া জনসাধাৰণৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ জম্মু কাশ্মীৰত উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কাজাখস্তানৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাদ নুৰ্টলিৰ সৈতে বৈঠকত মিলিত হয়। ছিকিমৰ ছটেনত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযান প্ৰতিকূল বতৰৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে আৰু ভাৰতৰ চিৰাগ ছেট্টী আৰু সাত্বিক ছাইৰাজ ৰণকী ৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰখনক সহানুভূতিশীল আৰু দুখীয়া জনসাধাৰণৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত বুলি অভিহিত কৰিছে। এন ডি এ চৰকাৰৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰাৰ লগতে সবলীকৰণ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু অন্তৰ্ভুক্তিৰ লক্ষ্যৰে গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপ সম্পৰ্কে আলোকপাত কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, জনধন যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে উদ্যমসমূহে সকলোৰে বাবে বাসগৃহ, নিকা, ৰন্ধন ইন্ধন, বেংকিং আৰু স্বাস্থ্যসেৱা সুলভ কৰি তুলিছে। তেওঁ কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ, ডিজিটেল অন্তৰ্ভুক্তি আৰু গ্ৰাম্যাঞ্চলৰ শক্তিশালী আন্তঃগাঁথনিয়ে স্বচ্ছতাৰ লগতে সমাজৰ শেষৰজন ব্যক্তিলৈ লাভ আগবঢ়োৱাৰ পথ প্ৰশস্ত কৰিছে। দেশৰ 25 কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত এই উদ্যমসমূহৰ উল্লেখনীয় ভূমিকাৰ বিষয়েও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিগৰাকী নাগৰিকে মৰ্যাদা সহকাৰে জীৱন যাপনৰ সুযোগ লাভ কৰিব পৰা এখন সৰ্বাত্মক আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন, গৰীব কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা 11 বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনৰুদ্ধাৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে। বিগত দশকটোত ভাৰতৰ সাংস্কৃতিক যাত্ৰা এটা দৃষ্টিনন্দন আলপনাৰ দৰে ৰঙীন পৰম্পৰাক প্ৰতিফলিত কৰা আৰু বিশ্বমুখী আছিল। হাম্পিৰ প্ৰাচীন মন্দিৰৰ পৰা ধ্ৰুপদী সংগীত আৰু নৃত্যৰ প্ৰচলিত পৰম্পৰাক চৰকাৰে নতুন ৰূপত পুনৰুজ্জীৱিত কৰি তুলিছে। অযোধ্যাৰ ৰাম মন্দিৰ জনসাধাৰণৰ ঐতিহাসিক অভিলাষ পূৰণ কৰি দেশৰ বিশ্বাস আৰু ৰাষ্ট্ৰীয় একতাৰ অনন্য প্ৰতীক হিচাপে পৰিগণিত হৈছে। তদুপৰি বাৰাণসীৰ কাশী বিশ্বনাথ ধাম কৰিডৰ প্ৰকল্পই কাশী বিশ্বনাথ মন্দিৰক পবিত্ৰ গংগাৰ নৈৰ সৈতে সংযুক্ত কৰি তীৰ্থযাত্ৰীসকলক অভিনৱ অভিজ্ঞতাৰ স্বাদ দিছে। 5,000 কোটি টকা আবণ্টন কৰা স্বদেশ দৰ্শন আঁচনিয়ে দেশত 76টা প্ৰকল্প ৰূপায়ণেৰে পৰিবহণ আন্তঃগাঁথনিৰ বিশ্বৰ ৰূপান্তৰ সাধন কৰিছে। একেদৰে হৃদয় আঁচনিৰ অধীনত 12খন ঐতিহ্য নগৰীক বিকশাই তোলাৰ লক্ষ্য লোৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জম্মু কাশ্মীৰত উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। প্ৰায় 44,000 কোটি টকা ব্যয়েৰে 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেল প্ৰকল্প ৰূপায়ণ কৰা হৈছে। পূৰ্ণ বৈদ্যুতিকীকৰণ কৰা এই পথছোৱাত 36টা সুৰংগ আৰু 943খন দলং আছে। প্ৰধানমন্ত্ৰীয়ে লগতে উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্পৰ অংশস্বৰূপ বিশ্বৰ সৰ্বোচ্চ ৰেল আৰ্ক ব্ৰিজ অৰ্থাৎ খিলান সেতু চেনাব দলং আৰু দেশৰ প্ৰথম কেবুল ষ্টেট ৰেল ব্ৰিজ আঞ্জি দলং মুকলি কৰিব। উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্পই কাশ্মীৰ উপত্যকা আৰু দেশৰ বাকী অংশৰ সৈতে সকলো বতৰতে ৰেল যোগাযোগ সুগম কৰি তুলিব। এই প্ৰকল্পই অঞ্চলটোৰ আৰ্থসামাজিক বিকাশো ত্বৰান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ জম্মু কাশ্মীৰ ভ্ৰমণৰ সময়ত শ্ৰীমাতা বৈষ্ণোদেৱী কাট্ৰাৰ পৰা শ্ৰীনগৰলৈ আৰু শ্ৰীনগৰৰ পৰা কাট্ৰালৈ দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। অৱশ্যে এই ৰেলগাড়ী দুখনৰ নিয়মীয়া যাত্ৰা শনিবাৰৰ পৰা আৰম্ভ হ'ব। শ্ৰীমোদীয়ে বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ উদ্দেশ্যে কেইবাটাও পথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। 350 কোটি টকা ব্যয়েৰে কাট্ৰাত নিৰ্মাণ কৰিবলগীয়া শ্ৰীমাতা বৈষ্ণোদেৱী চিকিৎসা উৎকৰ্ষ প্ৰতিষ্ঠানৰো তেওঁ আধাৰশিলা স্থাপন কৰিব। এইখন ৰিয়াচি জিলাৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হ'ব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি কৈছে যে জম্মু ৰেল ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত অহা ছেপ্টেম্বৰ মাহৰ পৰা জম্মু আৰু শ্ৰীনগৰৰ মাজত পোনপটীয়া ৰেলসেৱা আৰম্ভ হ'ব। তেওঁ কয় যে জম্মু ৰেল ষ্টেচনৰ নিৰ্মাণৰ কাম অব্যাহত আছে আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে আজি নিৰ্মীয়মান জম্মু ৰেল ষ্টেচন পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। কাশ্মীৰলৈকে বহু প্ৰতীক্ষিত ৰেল সেৱা আৰম্ভ কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে তেওঁ জম্মু ভ্ৰমণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কাজাখস্তানৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ডঃ জয়শংকৰে ভাৰত আৰু কাজাখস্তানৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। তেওঁ ৰাজনীতি, বাণিজ্য, বিনিয়োগ আৰু শক্তিৰ সহযোগিতা আদিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। ডঃ জয়শংকৰে লগতে মধ্য এছিয়া অঞ্চলত যোগাযোগ বৃদ্ধি কৰাৰ সন্দৰ্ভত বাৰ্তালাপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কাজাখস্তানৰ উপ প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ স্থিতিক পুনৰ দোহাৰাৰ বাবে ভূয়সী প্ৰশংসা কৰিছে। পবিত্ৰ গংগা দশেৰা উৎসৱ উপলক্ষে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ প্ৰথম মহলাত আজি ৰাজা ৰাম আৰু অন্য দেৱতাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাম দৰবাৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত ভাগ লয়। ছিকিমৰ ছটেনত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে চলোৱা অভিযান প্ৰতিকূল বতৰৰ বাবে বন্ধ ৰাখিবলগীয়া হৈছে। পুৱাৰ ভাগত MI-17 শ্ৰেণীৰ হেলিকপ্টাৰেৰে আবদ্ধ হৈ থকা 109 গৰাকী পৰ্যটকৰ ভিতৰত 63 গৰাকীক ছটেনৰ পৰা পাকিয়ং বিমান বন্দৰলৈ অনা হয়। পৰ্যটকসকলক শিলিগুৰিলৈ লৈ যোৱাৰ বাবে ছিকিম চৰকাৰে বিশেষ বাছৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও আবদ্ধ পৰ্যটকসকলক বাগডোগ্ৰালৈ নিৰাপদে ঘূৰাই অনাৰ বাবে MI-17 হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ নেতৃত্বত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত দেশখনৰ শীৰ্ষ নেতৃবৰ্গ, জ্যেষ্ঠ বিষয়া আৰু আমেৰিকাত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সন্মুখত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা শক্তিশালী স্থিতি সন্দৰ্ভত দৃঢ়তাৰে প্ৰকাশ কৰে। ৱাশ্বিংটন DC-ত আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় সমিতিৰ নেতৃবৰ্গৰ সৈতে সাক্ষাতৰ পাছত শ্ৰীথাৰুৰে কয় যে এই বৈঠকত সন্ত্ৰাসবাদী আক্ৰমণ গৰিহণা দিয়া আৰু শত্ৰু ৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা নিজক সুৰক্ষা দিয়াৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত সকলো নেতাই সহমতত উপনীত হয়। ভাৰতৰ চিৰাগ ছেট্টি আৰু সাত্বিক ছাইৰাজ ৰণকি ৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। চিৰাগ আৰু সাত্বিক ছাইৰাজৰ যুটীটোৱে আজি জাকাৰ্টাত অনুষ্ঠিত প্ৰি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰামছ কেজৰ আৰু ফ্ৰেডৰিক ছোগাৰ্ডৰ যুটীটোক 16-21, 21-18, 22-22 গেমত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ আগশাৰীৰ বেডমিণ্টন খেলুৱৈ PV সিন্ধু থাইলেণ্ডৰ পূৰ্ণপাবী চুচুৱঙৰ হাতত 22-20, 10-21, 18-21 গেমত পৰাভূত হয়। একেদৰে মহিলাৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত ত্ৰিশা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো জাপানৰ মুং মাটছুমোটো আৰু য়ুকি ফুকুচিমাৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। পেৰিছত অনুষ্ঠিত ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰতিদ্বন্দ্বীসকল নিশ্চিত হৈছে। মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত আজি শীৰ্ষ বাছনিপ্ৰাপ্ত আয়ৰ্ণ ছাবালেংকাৰ পোলেণ্ডৰ পঞ্চম বাছনিপ্ৰাপ্ত ইগা চিয়েটকেটকৰ আৰু বাছনিবিহীন ফ্ৰান্সৰ লুইচ বইন্স আমেৰিকাৰ ককু গফৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষৰ ছেমি ফাইনেল খেল দুখন কাইলৈ অনুষ্ঠিত হ'ব। বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ জেইনিক চীনৰ দ্বিতীয় বাছনিপ্ৰাপ্ত কাৰ্লোছ আলকাৰেজ আৰু ষষ্ঠ বাছনিপ্ৰাপ্ত নভাক জকোভিচ অষ্টম বাছনিপ্ৰাপ্ত ইটালীৰ লৰেঞ্জো মুছেট্টিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ চৰকাৰখনক সহানুভূতিশীল আৰু দুখীয়া জনসাধাৰণৰ কল্যাণৰ প্ৰতি উৎসৰ্গিত বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ জম্মু কাশ্মীৰত উধমপুৰ শ্ৰীনগৰ বাৰামুল্লা সংযোগী ৰেল প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কাজাখস্তানৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মুৰাট নুৰ্টলিৰ সৈতে বৈঠকত মিলিত হয়। আৰু ভাৰতৰ চিৰাগ ছেট্টি আৰু সাত্বিক ছাইৰাজ ৰণকি ৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।